আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া মুকলি কৰিবলৈ লৈছো বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান ভক্তি বচন। পাপে ভৰা পৃথিৱীলৈ আশাৰ বাতৰি কঢ়িয়াই অনা ঈশ্বৰৰ মহান প্ৰেমৰ বাণী ভক্তি বচন অনুষ্ঠানৰ আৰম্ভণিতেই শুনক বাইবেলৰ বাণী।
প্ৰভু যীশু মোৰ পৰিত্ৰাতা, তেওঁৱেই জীৱনদাতা, জীৱন পথতো তেওঁৱেই কথা মোৰ জ্যেষ্ঠ ভ্ৰাতা। প্ৰভু যীশু মোৰ পৰিত্ৰাতা, তেওঁৱেই জীৱনদাতা, জীৱন পথতো তেওঁৱেই কথা মোৰ জ্যেষ্ঠ ভ্ৰাতা। পাপৰ দাগ মোৰ মচি দিয়ে, মোৰ জীৱন তেওঁ নতুন কৰে, পাপৰ দাগ মোৰ মচি দিয়ে, মোৰ জীৱন তেওঁ নতুন কৰে, মোৰ জ্যেষ্ঠ ভ্ৰাতা পাপৰ দাগ মোৰ মচি দিয়ে, মোৰ জীৱন তেওঁ নতুন কৰে, তেওঁৱেই মোৰ ধাৰ্মিকতা, ই যে মহান বিশ্বস্ততা, মোৰ জ্যেষ্ঠ ভ্ৰাতা প্ৰভু যীশু মোৰ পৰিত্ৰাতা, তেওঁৱেই জীৱনদাতা।
আমাৰ পৰম পবিত্ৰ প্ৰভু আৰু ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আশা কৰোঁ পৰম পিতা পৰমেশ্বৰে আপোনাক ভালে কুশলে ৰাখিছে। এয়া আকৌ আপোনালোকৰ ওচৰলৈ আহিছোঁ ঈশ্বৰৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়নৰ বাবে। এই বাইবেল অধ্যয়নে যুগে যুগে পৃথিৱীৰ বিভিন্ন ঠাইৰ বিভিন্নজনৰ জীৱন সলনি কৰি আহিছে, জীয়াই থকাৰ প্ৰেৰণা যোগাই আহিছে। আমাৰ শ্ৰোতাসকলেও আমালৈ তেনেকুৱা উৎসাহজনক চিঠি প্ৰায়েই লিখে। তাৰ দ্বাৰা আমি উৎসাহিত হওঁ, কাম কৰি যোৱাৰ প্ৰেৰণা পাওঁ। প্ৰিয় শ্ৰোতা, আপুনি বাৰু এই অনুষ্ঠান শুনি কেনে পাইছে? অনুগ্ৰহ কৰি আমালৈ চিঠি লিখি জনাবচোন। আমাৰ ঠিকনা:
ভক্তিবচন, টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100১। ভক্তিবচন, টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100১। আমাৰ ৱেবছাইট www.radio882.com।
আহকচোন, বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে সদায় কৰি অহাৰ দৰে পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা আমাৰ অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ জনাওঁ, কাৰণ তুমি আমাক আকৌ এটা নতুন দিন দেখিবলৈ দিলা আৰু আকৌ এবাৰ তোমাৰ বাক্য অধ্যয়ন কৰিবলৈ এই সুযোগ দিলা। প্ৰভু, তোমাক অশেষ ধন্যবাদ, কিয়নো তোমাৰ প্ৰেম, তোমাৰ কৰুণা, অনুগ্ৰহ আৰু দয়া আমাৰ জীৱনত প্ৰমাণ কৰি আহিছা। প্ৰভু, আমি অতি অযোগ্য অধাৰ্মিক লোক হলেও তুমি আমাক দলিয়াই পেলোৱা নাই, বৰং মৰমেৰে বুটলি লৈছা, আঁকোৱালি লৈছা। তোমাৰ একমাত্ৰ পুত্ৰ যীশুখ্ৰীষ্টৰ যোগেদি আমালৈ অনন্ত জীৱনৰ অমূল্য দান বিনামূল্যে আগবঢ়াইছা। এতিয়া প্ৰভু, তোমাৰ বাক্য অধ্যয়ন কৰি বুজি পাবলৈ তুমি আমাক সহায় কৰা। এই অনুষ্ঠানৰ প্ৰতিজন শ্ৰোতাক তুমি বিশেষভাৱে আশীৰ্বাদ কৰা। তেওঁলোকৰ প্ৰতিজনক তোমাৰ স্পষ্ট মাত শুনিবলৈ দিয়া। তেওঁলোকৰ জীৱনত তোমাৰ গৌৰৱ, তোমাৰ মহিমা প্ৰকাশ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছো। আমেন। প্ৰিয় শ্ৰোতা, আপুনি যদি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে, তেনেহ'লে আপুনি নিশ্চয় জানে যে আমি আজি ভালেমান দিন ধৰি বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰথমখন পুস্তক অৰ্থাৎ মুঠিয়ে লিখা শুভবাৰ্তা নামৰ পুস্তকখনৰ পৰা অধ্যয়ন চলাই আছো। আৰু যোৱা অনুষ্ঠানত আমি এই মুঠিয়ে লিখা শুভবাৰ্তাৰ 26 নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াই লৈ গৈছিলোঁ। গতিকে আজিৰ অনুষ্ঠানত আমি মুঠিয়ে লিখা শুভবাৰ্তাৰ 27 নম্বৰ অধ্যায়ৰ প্ৰথম পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ। আপোনাৰ হাতত যদি বাইবেল আছে, তেনেহ'লে অনুগ্ৰহ কৰি এই মুঠিয়ে লিখা শুভবাৰ্তাৰ 27 নম্বৰ অধ্যায়ৰ প্ৰথম পদৰ পৰা মেলি লওক। আৰু যদিহে বাইবেল নাই, অনুগ্ৰহ কৰি মন দি শুনিব। আমি এতিয়া এই শুভবাৰ্তাখনৰ কেন্দ্ৰীয় বিষয়টোৰ ওচৰ পালোহি, অৰ্থাৎ খ্ৰীষ্টৰ ক্ৰুচীয় মৃত্যু। পাচনি পৌলে প্ৰথম কৰিন্থিয়া পুস্তকৰ 15 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদত শুভবাৰ্তাৰ বিষয়ে এইদৰে কৈছিল, কিয়নো মই যি শিক্ষা পালো তাৰে এই প্ৰধান শিক্ষা তোমালোকক দিলো, যে শাস্ত্ৰ অনুসাৰে খ্ৰীষ্ট আমাৰ পাপৰ নিমিত্তে মৰিল। এতিয়া আমি সেই ভয়ানক ঘটনাটোৰ বিষয়ে পঢ়িবলৈ পাম। 27 নম্বৰ অধ্যায় প্ৰথম পদ পাঠ কৰি দিছো: পাছে ৰাতি পুৱালত সকলো প্ৰধান পুৰোহিত আৰু সমাজৰ বৃদ্ধসকলে যীশুক বধ কৰিবলৈ তেওঁৰ বিৰুদ্ধে মন্ত্ৰণা কৰিলে। তেওঁবিলাকে যীশুৰ বিৰুদ্ধে এটা অভিযোগ নিৰ্ধাৰণ কৰি তেওঁক এতিয়া উচ্চতম কৰ্তৃপক্ষ অৰ্থাৎ পিলাতৰ মহাসভাৰ বিচাৰ স্থানলৈ নিব। দ্বিতীয় পদ, আৰু তেওঁক বান্ধি লৈ গৈ পিলাত নামেৰে দেশাধিপতিৰ হাতত সোধাই দিলে। যদিও পিলাতৰ মুখ্যালয় ভূমধ্য সাগৰৰ পাৰৰ কৈশৰত আছিল, তথাপি জিৰচালেমত তেওঁৰ এটা অট্টালিকা আছিল। তেওঁ সেই সময়ত নিষ্ঠাৰ পৰ্ব উপলক্ষে জিৰচালেমতে আছিল। প্ৰধান পুৰোহিত আৰু সমাজৰ বৃদ্ধবিলাকে তেওঁৰ ওচৰলৈকে আমাৰ প্ৰভুক লৈ গৈ সোধাই দিলে। তিনি নম্বৰ পদ, তেতিয়া তেওঁ শত্ৰুৰ হাতত সোধাই দিয়া যিহুদাই তেওঁৰ দণ্ডাজ্ঞা হোৱা দেখি মনত খেদ পাই প্ৰধান পুৰোহিত আৰু বৃদ্ধসকলক সেই ডেৰ কুৰি ৰূপ উভোটাই দি কলে, নিৰ্দোষীৰ তেজ সোধাই দিয়াত মই পাপ কৰিলো। ইয়াত এই কথা আমি পঢ়িবলৈ পালো যে তেওঁ সোধাই দিয়া যিহুদাই পিছত অনুতাপ কৰিছিল। কিন্তু আমি নিশ্চয় এইটো জানিব পাৰিছো যে যিহুদা তালৈ অহাৰ সময়ত প্ৰভু যীশু তাতেই আছিল। যিহুদাই প্ৰভু যীশুত শৰণাপন্ন হৈ তেওঁক ক্ষমা প্ৰাৰ্থনা কিয় কৰা নাছিল? তাৰ পৰিৱৰ্তে তেওঁ ধৰ্মীয় শাসকবিলাককহে কলে যে নিৰ্দোষীৰ তেজ সোধাই দিয়াত মই পাপ কৰিলো এইবুলি। চাৰি নম্বৰ পদ, ইয়াত এইদৰে কৈছে, কিন্তু তেওঁলোকে কলে, তাতনো আমাৰ কি কাম, তুমিয়েই তাক চাবা। অৰ্থাৎ তুমিহে সেই কাম কৰিলা, তোমাৰ কাৰ্যৰ পৰা আমাৰ যি লাভ হ'ল তাৰ মূল্য আমি তোমাক দিলো, এতিয়া আৰু তোমাক আমাৰ প্ৰয়োজন নাই। পাঁচ নম্বৰ পদ, তেতিয়া তেওঁ মন্দিৰৰ মাজত সেই ৰূপ পেলাই দি তাৰ পৰা গুচি গৈ নিজে নিজে ফাঁচি গ'ল। যিহুদাই মন্দিৰৰ পৰা ওলাই আহি নিজে ফাঁচি লগাই মৰিল, অৰ্থাৎ আত্মহত্যা কৰিলে। তেওঁ আৰু মন পালতন নকৰিলে। ছয় নম্বৰ পদ, পাছে প্ৰধান পুৰোহিতসকলে সেই ৰূপ লৈ কলে, ই তেজৰ মূল্য হোৱা হেতুকে ভঁৰালত থ'ব নাপায়। তেওঁলোকে নিজকে কেনে ধাৰ্মিক দেখুৱাইছে! এয়া তেজৰ মূল্য হোৱা কাৰণে সেই ধন মন্দিৰৰ ভঁৰালত থ'ব নাপায়। সাত আৰু আঠ নম্বৰ পদ, তাতে তেওঁলোকে পৰামৰ্শ কৰি বিদেশীবিলাকক মৈদাম দিবলৈ তাৰে কুমাৰৰ মাটি কিনিলে। এইকাৰণে আজিলৈকে সেই মাটিক তেজৰ মাটি বোলে। ভাৱবাণীৰ এইটো এটা উল্লেখনীয় দিশ সিদ্ধ হৈছিল। ন আৰু দহ নম্বৰ পদ, তেতিয়া জিৰিমিয়া ভাৱবাদীৰ দ্বাৰাই যি বচন কোৱা হৈছিল বোলে, ইছৰাইলৰ সন্তানৰ কোনো কোনোৱে যিজনৰ মূল্য নিৰূপণ কৰিলে সেই মূল্য নিৰূপণ কৰাজনৰ ডেৰ কুৰি ৰূপ সিহঁতে লৈ প্ৰভুৱে মোক আদেশ দিয়াৰ দৰে কুমাৰৰ মাটিৰ নিমিত্তে দিলে, সেই বচন সিদ্ধ হ'ল। আমি এই ভাৱবাণীটো পঢ়িবলৈ পাওঁ জিৰিমিয়া পুস্তকৰ ওঠৰ নম্বৰ অধ্যায়ৰ একৰ পৰা চাৰি নম্বৰ পদত আৰু জখৰীয়া পুস্তকৰ এঘাৰ নম্বৰ অধ্যায়ৰ বাৰ আৰু তেৰ নম্বৰ পদত। এতিয়া আমি এঘাৰ নম্বৰ পদটো পাঠ কৰি দিছো। পাছে যীশু সেই দেশাধিপতিৰ আগত থিয় হলত দেশাধিপতিয়ে তেওঁক সুধিলে, তুমি যিহুদীবিলাকৰ ৰজানে? যীশুৱে তেওঁক কলে, তুমি ঠিকেই কৈছা। আমি ইয়াত দেখিবলৈ পাইছো যে তেওঁবিলাকে ঈশ্বৰ নিন্দা বুলি যি বিবেচনা কৰিছিল তাৰ কাৰণে তেওঁবিলাকে যীশুক আঁতৰ কৰিব বিচাৰিছিল, সেয়েহে যীশুক যিহুদীবিলাকৰ ৰজা বুলি দোষী কৰিছিল। আৰু সেই অভিযোগৰ প্ৰতি যীশুৰ উত্তৰ এনেকুৱা আছিল যে, ঠিক তুমিয়েই কৈছা, অৰ্থাৎ তুমি কোৱাৰ দৰেই হয়। বাৰ নম্বৰ পদ, ইয়াত এইদৰে কৈছে, কিন্তু প্ৰধান পুৰোহিত আৰু বৃদ্ধসকলে তেওঁক অপবাদ দিলতো তেওঁ একো উত্তৰ নিদিলে। তেওঁলোকে মিছা অভিযোগ আনিছিল, কিন্তু প্ৰভু যীশুৱে একো উত্তৰ নিদিলে। তেৰ আৰু চৈধ্য নম্বৰ পদ, তেতিয়া পিলাতে তেওঁক কলে, এওঁবিলাকে তোমাৰ অহিতে কিমান সাক্ষ্য দিছে তাক তুমি শুনা নাইনে? কিন্তু তেওঁ এষাৰো উত্তৰ নিদিয়াত দেশাধিপতিয়ে অতিশয় বিস্ময় মানিলে। তেওঁ এই ঈশ্বৰৰ মেয়ৰ পোৱালি আছিল আৰু নোমকটীয়াৰ আগত নিজম দি থকা মেৰৰ নিচিনা আছিল। পোন্ধৰ আৰু ষোল্ল নম্বৰ পদ, সেই পৰ্বৰ সময়ত লোকসমূহে যিকোনো বন্দীক ইচ্ছা কৰে দেশাধিপতিয়ে তাকে তেওঁবিলাকলৈ মুকলি কৰে। তেওঁৰ এনে দস্তুৰ আছিল। সেই সময়ত বাৰাব্বা নামেৰে এটা প্ৰসিদ্ধ বন্দী আছিল। নিশ্চয় পিলাতে অনুভৱ কৰিছিল যে ধৰ্মীয় শাসকবিলাকে তেওঁৰ মৃত্যুদণ্ড বিচৰাৰ বাবে কোনো ভিত্তি নাছিল। যীশুৱে ৰোমীয়া শাসনৰ বিৰুদ্ধে বিদ্ৰোহ কৰা নাছিল। আনবিলাকে কৰিছিল, কিন্তু যীশুৱে কৰা নাছিল। সেই সময়ত পিলাত এটা সমস্যাত পৰিছিল। তেওঁ জেৰুচালেমত শান্তি বাহাল ৰাখিবলৈ ধৰ্মীয় নেতাবিলাকক অনুগ্ৰহ কৰিব বিচাৰিছিল, কিন্তু প্ৰভু যীশুক মৃত্যুদণ্ড দিবলৈকো তেওঁ নিজাববীয়াকৈ নিৰ্ণয় ল'ব পৰা নাছিল। সেইকাৰণে তেওঁ সমস্যাটোৰ এটা সমাধান বিচাৰিলে। সেয়ে হৈছে নিষ্ঠাৰ পৰ্ব উদযাপন কৰাৰ সময়ত এজন যিহুদী বন্দীক মুক্তি দিয়াৰ এটা নিয়ম তেওঁ স্থাপন কৰিছিল। তেওঁ লোকবিলাকৰ মাজত এটা নিৰ্ণয় বিচাৰিছিল। এফালে হৈছে যীশু আৰু আনফালে অতি দুৰ্ধৰ্ষ বন্দী যাক বাৰাব্বা বোলা হয়, যিজন নৰবধ, ডকাইতি আৰু ৰাজদ্ৰোহেৰে দণ্ডিত আছিল। 17 নম্বৰ পদ। তাতে তেওঁবিলাকে গোটখালত পিলাতে তেওঁবিলাকক সুধিলে, মই তোমালোকলৈ কাক মুকলি কৰাটো তোমালোকৰ ইচ্ছা, বাৰাব্বাক নাইবা খ্ৰীষ্ট বোলা যীশুক? পিলাতে ভাবিছিল লোকবিলাকৰ মাজত হয়তো যীশুৰ অনুগামী আছে আৰু তেওঁলোকে যীশুক মুকলি কৰি দিবলৈ হয়তো দাবী কৰিব, তেতিয়া তেওঁ যীশুক মুক্ত কৰিব পাৰিব। কাৰণ 18 নম্বৰ পদ, কিয়নো তেওঁলোকে অসূয়াৰে যীশুক সোধাই দিছিল বুলি তেওঁ জানিছিল। পিলাত এজন চতুৰ ৰাজনীতিবিদ আছিল। তাত সেই সময়ত যি ঘটি আছিল তেওঁ চাব পাৰিছিল আৰু তেওঁ নিশ্চিত আছিল যে লোকসমূহে বাৰাব্বাক ক্ৰুচত দিবলৈ আৰু যীশুক মুক্তি দিবলৈ ক'ব। এই অৱস্থাত এই পদ্ধতিটোৱে তেওঁক এটা সন্তোষজনক সিদ্ধান্ত দিব বুলি তেওঁ আশা কৰিছিল। 19 নম্বৰ পদ, ইয়াত এইদৰে কৈছে, পাছে তেওঁ বিচাৰৰ আসনত বহি থাকোঁতে তেওঁৰ ভাৰ্যাই তেওঁলৈ কৈ পঠালে, বোলে, সেই ধাৰ্মিকজনাৰ কথাত তুমি একো হাত নিদিবা, কিয়নো তেওঁৰ কাৰণে মই আজি সপোনত বহুত দুখ পালোঁ। পিলাতৰ ভাৰ্যা অতিশয় অন্ধবিশ্বাসী আছিল। তেওঁ এটা ৰহস্যময় ধৰ্মৰ বন্ধনত আছিল আৰু এনে কথাবিলাক আচলতে ছয়তানৰহে আছিল। এয়া ঈশ্বৰৰ পৰা আহিছিল বুলি আমি বিশ্বাস নকৰোঁ। যদি তেওঁ ধাৰ্মিক মহিলা আছিলেই, তেন্তে তেওঁ যীশুক চালি জাৰি চাব পাৰিলেহেঁতেন আৰু তেওঁৰ বিষয়ে অধিক কথা বিচাৰি পালেহেঁতেন। কিন্তু তেওঁ বিচাৰি চোৱা নাছিল। তেওঁ সম্পূৰ্ণ অন্ধবিশ্বাসী আছিল আৰু ভয়তেহে যীশুৰ সম্বন্ধে একো নকৰিবলৈ নিজৰ স্বামীক সাৱধান কৰি দিছিল। 20 নম্বৰ পদ, কিন্তু প্ৰধান পুৰোহিত আৰু বৃদ্ধসকলে বাৰাব্বাক খুজিবলৈ আৰু যীশুক বিনষ্ট কৰাবলৈ লোকসমূহক উচতালে। ধৰ্মীয় নেতাবিলাকো অতি চতুৰ ৰাজনীতিক আছিল। তেওঁবিলাকে লোকসমূহৰ মাজত সোমাই বাৰাব্বাক মুক্তি দিবলৈ আৰু যীশুক বিনষ্ট কৰিবলৈ দাবী কৰিবলৈ লোকসমূহক উচতাবলৈ ধৰিলে। 21 নম্বৰ পদ, তাতে দেশাধিপতিয়ে উত্তৰ দি তেওঁবিলাকক ক'লে, এই দুয়োৰো মাজৰ মই কোনজনক মুকলি কৰাটো তোমালোকৰ ইচ্ছা? তেওঁবিলাকে ক'লে, বাৰাব্বাক। পিলাত অবাক হৈছিল। লোকবিলাকে যে তেনেকুৱাও এটা উত্তৰ দিব পাৰে তেওঁ কল্পনাই কৰা নাছিল। 22 নম্বৰ পদ, পিলাতে তেওঁবিলাকক ক'লে, তেনেহ'লে খ্ৰীষ্ট বোলা যীশুক মই কি কৰিম? সকলোৱে ক'লে, তাক ক্ৰুচত দিয়া হওক। পিলাতে তেওঁৰ সম্বন্ধে এটা সিদ্ধান্ত কৰিব লগা হৈছিল। সেয়েহে তেওঁ লোকসমূহক সুধিছে, তেনেহ'লে খ্ৰীষ্ট বোলা যীশুক মই কি কৰিম? তেওঁলৈ উত্তৰ আহিছিল যে তাক ক্ৰুচত দিয়া হওক। 23 আৰু 24 নম্বৰ পদ, তাতে তেওঁ ক'লে, কিয়? তেওঁ কি দুখ কৰিলে? কিন্তু তেওঁবিলাকে বৰকৈ আতাহ পাৰি ক'লে, তাক ক্ৰুচত দিয়া হওক। তেতিয়া তেওঁৰ শ্ৰমৰ ফল ধৰক চাৰি হুৰামোৰা বাঢ়িছেহে, ইয়াকে দেখি পিলাতে লোকসমূহৰ আগতে পানী লৈ হাত ধুই ক'লে, এই ধাৰ্মিকজনৰ ৰক্তপাতত মই নিৰ্দোষী, তাক তোমালোকেই চাবা। পিলাতে এটা পাত্ৰত পানী লৈ নিজৰ হাত দুখনি ধুই ঘোষণা কৰিলে যে যীশুৰ প্ৰাণদণ্ডত তেওঁৰ দোষ নাই। কিন্তু কথাটো ইমান সহজ নহয়। সিদ্ধান্তটো লোৱাৰ অধিকাৰ তেওঁৰ আছিল। তেওঁ সিদ্ধান্ত এটা ল'ব লাগিছিল। প্ৰত্যেক মানুহেই লয়। পিলাতে হাত ধুলেও যীশুৰ তেজ তেওঁৰ হাতত লাগিছিল আৰু লাগি থাকিব। লাগিলে তেওঁ যিমানেই পানীৰে নুধুৱক কিয়। 25 নম্বৰ পদ। তাতে সকলোৱে উত্তৰ দি ক'লে, তাৰ তেজে আমাক আৰু আমাৰ সন্তানবিলাককো পাওক। দুৰ্ভাগ্যবশতঃ তেনেকুৱাই হৈছিল আৰু ইয়াক অতি প্ৰমাণিত কৰা হ'ব পাৰে। 26 নম্বৰ পদ। তেতিয়া তেওঁবিলাকলৈ বাৰাব্বাক মুকলি কৰিলে, কিন্তু যীশুক চাবুকেৰে কোবোৱাই ক্ৰুচত দিবলৈ সোধাই দিলে। পিলাতে ইয়াত নিজে বশ হ'বলৈ ইচ্ছা কৰিছে। তেওঁ নিজৰ মনৰ ইচ্ছাৰ বিপৰীতে সিদ্ধান্ত ল'ব লগা হৈছিল, কিন্তু সেইটো যীশুক অস্বীকাৰ কৰা সিদ্ধান্ত আছিল। 27 নম্বৰ পদ। তেতিয়া দেখাধিপতিৰ সেনাবোৰে যীশুক প্ৰিটৰিয়ামৰ ভিতৰলৈ নি তেওঁৰ ওচৰত গোটেই সৈন্যদলক গোটালে। সেনাবোৰে এতিয়া তেওঁৰ সৈতে ইচ্ছামতে ব্যৱহাৰ কৰিবলৈ স্বাধীন আছিল। এতিয়া প্ৰভু যীশু এই জঘন্য বৰ্বৰ লোকসমূহৰ বাবে এটা খেলাৰ বস্তু যেন হৈ পৰিছে। 28-30 নম্বৰ পদ। আৰু তেওঁৰ গাৰ কাপোৰ গুচাই সেন্দুৰ বৰণীয়া ৰাজবস্ত্ৰ পিন্ধালে আৰু কাঁইটেৰে কিৰিটি সাজি তেওঁৰ মূৰত দিলে আৰু সোঁহাতত এডাল নল দি তেওঁৰ আগত আঁঠু লৈ, হে যিহুদীবিলাকৰ ৰজা, জয় হওক এইবুলি তেওঁক বিদ্ৰোপ কৰিলে। পাছে তেওঁৰ গাত থুই পেলাই নলডাল লৈ মূৰত কোবালে। তেওঁবিলাকে তেওঁৰ প্ৰতি যি যি কৰিছিল সেয়া আছিল অতি ভয়ানক। তেওঁক ক্ৰুচত দিয়াৰ আগতে সেনাবিলাকে তেওঁৰ সৈতে অসভ্যালি কৰিবলৈ সুযোগ লৈছিল। সেই সকলো অত্যাচাৰ ককৰ্থনা আমাৰ প্ৰভুৱে মূৰ পাতি লৈছিল। মই নাজানো তেওঁৰ ঠাইত মই বা আপুনি হোৱা হ'লে কি কৰিলেহেঁতেন, কিন্তু আমাৰ প্ৰভু যীশুখ্ৰীষ্ট নিজম দি আছিল। মনে মনে সকলো সহি গৈছিল, যেন এটা চাবি দিয়া পুতলাহে, যাৰ চাবিকাঠি একমাত্ৰ ঈশ্বৰৰ হাততহে আছিল। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে, তেওঁ সেই সকলোবিলাক যাতনা, সকলোবিলাক যন্ত্ৰণা, সকলোবিলাক অপমান আমাৰ পৰিত্ৰাণৰ নিমিত্তেই মূৰ পাতি ল'লে। আমি পাবলগীয়া প্ৰতিটো দণ্ড তেওঁ ভোগ কৰিলে। তেওঁৰ দুখভোগৰ বিষয়ে আমি যিচয়া পত্ৰত 52 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদতো ভালদৰে পঢ়িবলৈ পাওঁ আৰু 53 অধ্যায়তো আমি পঢ়িবলৈ পাওঁ। এতিয়া আমি 31 আৰু 32 নম্বৰ পদ দুটা পাঠ কৰি দিব খুজিছো। এইদৰে তেওঁক বিদ্ৰোপ কৰিলত সেই ৰাজবস্ত্ৰ গুচাই তেওঁৰ নিজৰ কাপোৰ পিন্ধাই তেওঁক ক্ৰুচত দিবলৈ লৈ গ'ল। পাছে তেওঁলোক ওলাই যাওঁতে চিমুন নামেৰে কুৰিনিয়া মানুহ এজনক পাই যীশুৰ ক্ৰুচ বৈ নিবলৈ তেওঁক ধৰি নিলে। প্ৰভু যীশুক বন্দী কৰাৰ পাছত নানা ধৰণে অত্যাচাৰ কৰি থকা হৈছিল। প্ৰভু যীশুক অতি লাজ অপমান আৰু অকথ্য যাতনাৰে দমন কৰা হৈছিল। তেওঁক মানসিকভাৱেও যাতনা দিয়া হৈছিল, অপমান দিয়া হৈছিল, লাঞ্ছনা দিয়া হৈছিল, ঠাট্টা বিদ্ৰোপ কৰা হৈছিল, কিন্তু তেওঁক শাৰীৰিকভাৱেও অত্যাচাৰ কৰা হৈছিল। আৰু সেই সকলো শাৰীৰিক অত্যাচাৰে তেওঁক দুৰ্বল কৰি তুলিছিল শাৰীৰিকভাৱে। আমাক এইখিনিতে এইবুলি জনাই দিয়া হৈছে যে সেই সেনাবোৰে প্ৰভু যীশুক বিভিন্ন ধৰণে অত্যাচাৰ কৰিছিল আৰু সেই অত্যাচাৰবোৰ কৰাৰ পাছত তেওঁক নিজৰ ক্ৰুচ তুলি নিবলৈ কোৱা হৈছিল। যি ঠাইত তেওঁক ক্ৰুচত দিয়া হ'ব সেই ঠাইলৈকে, যি ক্ৰুচত তেওঁক দিয়া হ'ব সেই ক্ৰুচডাল তেওঁ কঢ়িয়াই নিব লাগিছিল। এইটো সেই সময়ৰ নিয়ম আছিল। কিন্তু আমি ইয়াত পঢ়িবলৈ পাইছো যে প্ৰভু যীশু শাৰীৰিকভাৱে দুৰ্বল হৈ থকা কাৰণে তেওঁ নিজৰ ক্ৰুচ তুলি নিবলৈ অক্ষম হৈছিল। তেওঁ নিজৰ ক্ৰুচ তুলি নিব পৰা নাছিল আৰু সেইকাৰণে কুৰিনিয় চিমুন নামৰ এজন মানুহক প্ৰভু যীশুৰ সেই ক্ৰুচডাল কঢ়িয়াই নিবলৈ সেনাবোৰে বাধ্য কৰিছিল। প্ৰিয় শ্ৰোতা, এইখিনিৰ পৰা আমি এই কথাই বুজি পাওঁ যে প্ৰভু যীশুক ইমান জঘন্যভাৱে অত্যাচাৰ কৰা হৈছিল শাৰীৰিকভাৱে যে তেওঁ দুৰ্বল হৈ পৰিছিল। হয়তো তেওঁ থৰক ভৰক খোজেৰে আগবাঢ়ি গৈছিল, প্ৰিয়শ্ৰোতা, চিন্তা কৰি চাওকচোন, তেওঁ যে কিমান কি নসহিলে, তেওঁ যে কিমান যাতনা ভোগ কৰিলে আপোনাৰ, মোৰ আৰু গোটেই মানৱ জাতিৰ পাপৰ কাৰণে। আমাৰ সকলোৰে গোটেই পাপৰ বোজাবোৰ তেওঁ অকলেই বৈ নিলে। আপোনাৰ পৰিত্ৰাণৰ বাবে, মোৰ পৰিত্ৰাণৰ বাবে, আৰু যেয়ে যেয়ে তেওঁত বিশ্বাস কৰে সেই সকলোৰে পৰিত্ৰাণৰ বাবে তেওঁ এই সকলোবোৰ সহিলে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু শুনিছেনে ক্ৰুচৰ সেই আমন্ত্ৰণ? প্ৰভুৱে আপোনাৰো পাপৰ বুজাবই নিলে। আপুনি যদি সেই আমন্ত্ৰণ গ্ৰহণ কৰে, তেন্তে প্ৰভু যীশুখ্ৰীষ্টৰ তেজত আপোনাৰো পৰিত্ৰাণ লিখা আছে, আৰু অনন্ত জীৱনৰ এক মহাভোজ আপোনালৈ যুগুত আছে। প্ৰিয় শ্ৰোতা, আজিলৈ ইমানতেই আলোচনা সামৰিব খুজিছো। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পোৱাৰ আশা ৰাখিছো। কিন্তু শেষত আকৌ এবাৰ প্ৰশ্ন সুধিব খুজিছো, প্ৰভু যীশুৱে আপোনাৰ বাবে ইমানবোৰ যে কষ্ট সহ্য কৰি আপোনাৰ পাপৰ প্ৰায়চিত্ত কৰিবলৈ ক্ৰুচত নিজৰ বহুমূলীয়া তেজ বোৱালে, সেই কথা আপুনি বাৰু কেতিয়াবা দকৈ চিন্তা কৰি চাইছেনে? সেই কথা চিন্তা কৰি চোৱাৰ পাছত প্ৰভু যীশুক আপুনি আপোনাৰ জীৱনৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা:
ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।